واصبر نفسك مع الذين يدعون ربهم بالغداة والعشي يريدون وجهه ولا تعد عيناك عنهم تريد زينة الحياة الدنيا ولا تطع من أغفلنا قلبه عن ذكرنا واتبع هواه وكان أمره فرطا
আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা সেইসকল লোকৰ সৈতে যিসকলে পুৱা গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে আৰু তুমি পাৰ্থিৱ জীৱনৰ শুভাকামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছোঁ যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।